তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ। সংসদৰ বাজেট অধিৱেশন আজিৰ পৰা আৰম্ভ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সলনি 2023 চনৰ অৰ্থনৈতিক জয়ৰ দেখিল। ৰাজ্য মন্ত্ৰীমণ্ডলৰ সহায়ৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে 2 কোটি টকা প্ৰদান। বাংলাদেশত চলি থকা সংখ্যাত্মক প্ৰতিৰোধ কাৰ্যসূচীৰ মাজতে বৰ্তমানলৈকে 4,500 ভাৰতীয় শিক্ষাৰ্থীয়ে দেশলৈ প্ৰত্যাৱৰ্তন আৰু 13,000 ভাগ ল'বলগীয়া ভাৰতীয় খেলুৱৈসকললৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আৰ্থিক সাহায্য ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসমৰ ঐতিহাসিক পৰ্দাসমূহ ইউনেস্কো বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তেওঁ কয় যে এইসমূহ দেশৰ 43 সংখ্যক তথা উত্তৰ পূব ভাৰতৰ প্ৰথমটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ যাক সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ আখ্যা দিয়া হ'ব। প্ৰধানমন্ত্ৰী কালি নতুনদিল্লী ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 47 সংখ্যক অধিৱেশন মুকলি কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন 31 জুলাইত সামৰি পাব। অনুষ্ঠানৰ ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত গোলকীয় সহযোগিতা প্ৰচাৰ তথা ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাত স্থানীয় সম্প্ৰদায়সমূহক জড়িত কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতৰ ঐতিহ্য কেৱল এটা ঐতিহাসিক নহয় বৰং বিজ্ঞান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত বছৰসমূহত চৰকাৰে 350ৰো অধিক প্ৰাচীন ঐতিহ্য ক্ষেত্ৰ পুনৰুদ্ধাৰ কৰিছে। শ্ৰীমন্ত্ৰীয়ে উল্লেখ কৰে যে এই প্ৰাচীন ঐতিহ্য ক্ষেত্ৰসমূহ পুনৰুদ্ধাৰ কৰাটোৱে গোলকীয় উদাৰতা আৰু ইতিহাসৰ প্ৰতি সন্মানকে প্ৰতিফলিত কৰে। তেওঁ কয় যে বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতাসমূহৰ অন্যতম ভাৰতে বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশন অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইউনেস্কো বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ 10 লাখ ডলাৰৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। তেওঁ কয় যে এই অনুদান দক্ষতা নিৰ্মাণ প্ৰযুক্তিগত সহযোগিতা তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হ'ব। বিশেষকৈ গোলকীয় দক্ষিণ দেশসমূহৰ বাবে এই অনুদান ব্যৱহাৰ কৰা হ'ব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিকাশ তথা ঐতিহ্য হৈছে ভাৰতৰ দৰ্শন। বিগত 10 বছৰত ভাৰতে আধুনিক বিকাশৰ নতুন নতুন মাত্ৰা স্পৰ্শ কৰাৰ লগতে ইয়াৰ ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক প্ৰতি বছৰে এবাৰকৈ অনুষ্ঠিত হয়। এই সমিতিয়ে বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয় চোৱাচিতা কৰাৰ লগতে বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া ক্ষেত্ৰসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰে। অধিৱেশনে বিশ্ব ঐতিহ্য তালিকাত অনুষ্ঠিত নতুন ক্ষেত্ৰৰ বাবে প্ৰস্তাৱ, বৰ্তমানৰ 124টা বিশ্ব ঐতিহ্য সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। অধিৱেশনত 150খন দেশৰ 2000তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। 12 আগষ্টত সমাপ্ত হ'বলগীয়া এই অধিৱেশনত 16খন বৈঠক অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত 2023-24 বৰ্ষৰ অৰ্থনৈতিক জয়ত দাখিল কৰিব। ইয়াৰ জৰিয়তে অৰ্থ ব্যৱস্থাৰ বিভিন্ন খণ্ডৰ পাৰিসংখ্যিক তথ্য আৰু বিশ্লেষণ আগবঢ়োৱা হ'ব। বিত্তমন্ত্ৰীগৰাকীয়ে কাইলৈ সদনত 2024-25 বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। একেদৰে কেন্দ্ৰশাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ বাবে 2024 বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। বাজেট অধিৱেশনত সংসদত 6খন নতুন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক, বাণৰ বিধেয়ক, ভাৰতীয় বায়ুযান বিধেয়ক, কফি প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আৰু ৰবৰৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক অন্যতম। ইফালে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে চৰকাৰ যিকোনো বিষয় সন্দৰ্ভত বিতৰ্কৰ বাবে সাজু আছে। সংসদৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াটো চৰকাৰ তথা বিৰোধী উভয় পক্ষৰ দায়িত্ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীৰিজিজুৱে বাজেট অধিৱেশন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। ইফালে কংগ্ৰেছে অধিৱেশনত নেতাৰ প্ৰশ্নকাকত ফাদিল গোচৰ, ৰেলৱে সুৰক্ষা, অগ্নিবাহী আঁচনি, কেন্দ্ৰ ৰাজ্য সম্পৰ্ক তথা মণিপুৰ আৰু জম্মু কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতিৰ বিষয়সমূহ আলোচনাৰ বাবে দাবী জনায়। সামাজিক মাধ্যমৰ এটা পোষ্টত দলৰ নেতা জয়ৰাম নামিছে তেওঁ দলে দেশৰ অৰ্থব্যৱস্থা সম্পৰ্কীয় বিষয়সমূহ বাজেট অধিৱেশনত আলোচনাৰ বাবে দাবী জনায় বুলি উল্লেখ কৰে। ৰাজ্য বানপীড়িত ৰাজ্যলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে 2 কোটি টকাৰ সাহায্য আগবঢ়াইছে। আক্রান্ত হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই কথা প্রকাশ করে। সামাজিক মাধ্যমের এই বার্তাত মুখ্যমন্ত্রীগুলিয়ে ঝাড়খণ্ডের মুখ্যমন্ত্রী ইয়ার বাবে ধন্যবাদ জ্ঞাপন করে। আনহাতে অসমবাসী গৃহিণী কল্যাণ সংস্থায় বান সাহায্য হিসাবে সরকারলৈ 2,50,000 টকা আগবঢ়াইছে। কালি মন্ত্রী পীযুষ হাজরিকার হাতত অসমবাসী গৃহিণী কল্যাণ সংস্থায় বান সাহায্যের বাবে সংগৃহীত এই টাকাখিনি আর কিছু খাদ্য সামগ্রী অর্পণ করে। নীতি আয়োগের বিশেষ কার্যসূচী সম্পূর্ণতা অভিযানের অধীনত অসমের কেইবাখনো জেলার কার্যসূচী অব্যাহত আছে। এই উপলক্ষে রাজ্যের বিভিন্ন জেলায় স্বাস্থ্য আর কৃষি বিভাগে বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ করেছে। সম্পূর্ণতা অভিযানের অধীনত অবিলাসী জেলা আর উন্নয়ন খণ্ডসমূহ মহিলা আর শিশুর স্বাস্থ্য আর পরিপুষ্টির দিকটি উন্নত করার লক্ষ্য লওয়া হয়েছে। ইয়ার অংশ হিসাবে মূলত প্রথম 3 মাহতে পঞ্জীভুক্ত প্রকৃতির সংখ্যা বৃদ্ধির পদক্ষেপ লওয়া হয়েছে। তদুপরি সংহত শিশু বিকাশ সেবার অধীনত প্রকৃতির পরিপূরক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধপান করার প্রতি সজাগতা সৃষ্টির দ্বারা শিশুর সম্পূর্ণ রোগ প্রতিরোধ ক্ষমতা বৃদ্ধির লক্ষ্য লওয়া হয়েছে। সম্প্রতি বান ক্ষতিগ্রস্ত অঞ্চলসমূহতো প্রকৃতি আর শিশুর স্বাস্থ্য রক্ষার বাবে এই অভিযানের অধীনত ব্যবস্থা অব্যাহত রাখা হয়েছে। ইপরে সরকারে 2015 চনতে কৃষকের বাবে আরম্ভ করা ভূমি স্বাস্থ্য কার্ডের যোগেদ মাতৃ নমুনা সংগ্রহের হার, প্রতিটা খণ্ডত মেডিমিন আর উচ্চ রক্তচাপজনিত রোগীসলক চিনাক্তকরণের হার আর একোটা উন্নয়ন খণ্ডত থাকা আত্মসহায়ক গোটের বিপরীতে পুঁজি লাভ করে থাকা গোটের হার বৃদ্ধির পদক্ষেপ লওয়া হয়েছে। একেদরে বিদ্যুৎ যোগান থাকা মাধ্যমিক পর্যায়ের বিদ্যালয়ের হার তথা পাঠ্যক্রম আরম্ভ হওয়ার এমাহের ভিতরতে পাঠ্যপুথি বিতরণের হার বৃদ্ধি করারও লক্ষ্য লওয়া হয়েছে। তিনিবছরের সম্পূর্ণতা অভিযানের অংশ হিসাবে নির্বাচিত জনপ্রতিনিধির লগতে জেলা তথা খণ্ড বিষয়াসকলে গ্রামসভা, নাটক, পুষ্টিকর আহার মেলা, স্বাস্থ্য শিবির, প্রদর্শনী, সজাগতা সভা আর সমদল আদি বিভিন্ন কার্যসূচী আয়োজন করেছে।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू, आजाद भारत के अपने कानून। अब आएगा देश में न्याय का नया दौर, संत नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय, सबसे समान व्यवहार मिलेगा सबको न्याय। सरल है, सुलभ है पारदर्शी, तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं बुजुर्गों का सम्मान, शामिल है इसमें जन जन की जान। साथ इसके चलने का देश पर चढ़ा जुनून, ये है आजाद भारत के अपने कानून।
বাংলাদেশত চলি থকা সংখ্যাত্মক প্রতিবাদ কার্যসূচীর মাজতে 4,500 অধিক ভারতীয় শিক্ষার্থী দেশলৈ ঘূৰি আহিছে। ঢাকাত থকা ভারতীয় উচ্চায়ুক্ত ভারতীয় নাগরিকসকলক সীমান্ত এলাকালৈকে নিরাপদে যাত্রা করার ব্যবস্থা করেছে। বৈদেশিক পরিক্রমা মন্ত্রণালয়ে প্রকাশ করা মতে নেপালের 500, ভূটানের 37 আর মালদ্বীপের 1 শিক্ষার্থীও ভারতত উপস্থিত হয়েছে। উল্লেখযোগ্য যে বাংলাদেশের ঢাকা, মানিকগঞ্জ, বগুড়াকে ধরে বিভিন্ন চিকিৎসা মহাবিদ্যালয়ের অধ্যয়নরত অসমের দুবাই আর গৌরপুর মঠ 6 ছাত্র ছাত্রী ভারতীয় উচ্চায়ুক্তর উদ্যোগত ঘুরে আনা হয়েছে। একেদরে শিবসাগর জেলার এজন ছাত্র ঘুরে আহিবলৈ সমর্থ হয়েছে। ভারত বাংলাদেশ সীমান্তৰ করিমগঞ্জ সুতরাকণ্ড সংঘটা পহরা চুক্তির জড়িয়ে 41 ভারতীয় ছাত্রছাত্রী বাংলাদেশের পর স্বদেশলৈ উভতি আহিছে। করিমগঞ্জ জেলা প্রশাসনে পরিস্থিতি পর্যবেক্ষণ করবলৈ আর বাংলাদেশের পর অহা ভারতীয় ছাত্রছাত্রীসকলক বিষয়টক তদারক করবলৈ এজন দণ্ডাধীশক দায়িত্ব অর্পণ করেছে। আজি ত্রিপুরা বাংলাদেশ সীমান্ত সুরক্ষা চকীরে প্রায় 370 ছাত্রছাত্রী ভারতীয় প্রত্যাবর্তন করেছে বলে সীমা সুরক্ষা বলে জানিয়ে দিয়েছে। আন্তর্জাতিক গণিত অলিম্পিয়াডত ভারতীয় দলে 4টা স্বর্ণ আর 1টা রূপা পদকে 4 স্থান লাভ করে দেশলৈ গৌরব কঢ়িয়াই আনিছে। বিশ্বজুড়ি উচ্চ বিদ্যালয়ের ছাত্রছাত্রীর বাবে মুকলি এই অলিম্পিয়াডত ভারতের 6 ছাত্রদলে অংশগ্রহণ করেছে। ইয়ারে আনন্দ ভাদৈ হচ্ছে গুৱাহাটীর সাইলা বৰুৱা জ্ঞানজ্যোতি বিদ্যালয়ের ছাত্র। শিক্ষামন্ত্রী রমেশ বাবুয়ে আন্তর্জাতিক গণিত অলিম্পিয়াডত সোণ পদক অর্জন করার বাবে ছাত্রগৰাকীক শুভেচ্ছা জানিয়েছে। আনন্দ ভাদৈর এই সাফল্যে রাজ্যখনের আন ছাত্রছাত্রীসকলে গণিতের প্রতি আগ্রহী করে তোলার ক্ষেত্রে অনুপ্রেরণা যোগাব বলে শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ করে। বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম লোকসেৱা আয়োগৰ প্ৰশাসনৰ বিষয়ে নিযুক্তি কেলেংকাৰীৰ বিচাৰ আয়োজন কৰিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত বিশেষ আদালতে আজি পুৱা 10:30 বজাত বিচাৰটোৰ ৰায়দানৰ সময় নিৰ্ধাৰণ কৰিছে। সেইবাবে সকলো অভিযুক্ত আদালতৰ মজিয়াত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি ন্যায় বিষয়ৰ নিযুক্তি নামত ব্যাপক ধৰণৰ লেনদেন হোৱা বুলি এজন প্ৰাৰ্থীয়ে 2017 চনতে গুৱাহাটী ভৰাঘৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে ৰাকেশ কুমাৰ পালসহ বহুকেইজন অভিযুক্তক পূৰ্বে ভৰাঘৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আদালতে দীৰ্ঘদিন ধৰি বিভিন্ন সাক্ষী ভাষ্য গ্ৰহণ কৰি আজি গোচৰ ৰায়দানৰ দিন ধাৰ্য কৰিছে। মৰিগাঁৱৰ স্বাস্থ্যসেৱী অগ্ৰণী অনুষ্ঠান বন্ধু চৌৰাশীৰ উদ্যোগত পশুপালন পশু চিকিৎসা বিভাগ আৰু ভাৰতীয় চিকিৎসা সন্থাৰ সহযোগত শিলিমাৰী মানাকান্তৰ মাজত কালি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। এই স্বাস্থ্য শিবিৰত পশুধনৰ লগতে 5,000 লোকক চিকিৎসা প্ৰদান কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰা উপস্থিত থাকি মানাকান্ত ৰাইজক স্বাস্থ্য সম্পৰ্কে সজাগতামূলক বক্তব্য আগবঢ়ায়। পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলক আৰ্থিক সহায়ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড বিচিচিআইৰ সচিব জয় সাহে ভাৰতীয় অলিম্পিক সংস্থাক 8,50,00,000 টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এই আৰ্থিক সাহায্যৰ বাবে বিচিচিআইক ধন্যবাদ জ্ঞাপন কৰিছে। অহা 26 জুলাইত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকত 70 জন পুৰুষ 47 গৰাকী মহিলাকে ধৰি 117 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে 140 গৰাকী সহায়কাৰী সদস্য পেৰিছ অলিম্পিকলৈ যাত্ৰা কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত জয় শ্বাহে 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ প্ৰতিযোগীসকলৰ বাবে এই ঘোষণা কৰিবলৈ পাই আনন্দিত বুলি প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ ডাৰ্বানত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে কালি সংযুক্ত আৰব আমিৰিক 78 ৰাণত পৰাস্ত কৰে। ভাৰতে প্ৰথমবাৰ ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 201 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে 66 ৰাণ আৰু উইকেট কিপাৰ ঋষভ ঘোষে 64 ৰাণ সংগ্ৰহ কৰে। প্ৰতিটোত ইৰাণীয়ে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 31 ৰাণ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত ভাৰত কাইলৈ নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দলৰ বাতৰি কাকতসমূহৰ ভিতৰত অসমৰ প্ৰতিদিন কাকতত সম্ভাৱনাপূৰ্ণ চৰকাৰী ভূমি নিজৰ দিব বুলি মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমৰ বিশেষ পেকেজৰ আশা থিম এই শিৰোনামেৰে দৈনিক অসম কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। শিক্ষা ক্ষেত্ৰ পৰ্টেলৰ আখৱাহ নিৰাময়ৰ চেষ্টা এই বাতৰিটো মুখ্য বাতৰি হিচাপে নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। লোকপূৰণক লৈ অনিশ্চয়তা 13 বছৰত জনগাঁথনিত ব্যাপক পৰিৱৰ্তন আৰু যুঁজোধান বিৰোধী কপাবৰ সংসদ এই শিৰোনামেৰে গ্ৰামীণ অসমৰ খবৰ আৰু দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাংলাদেশত সৃষ্টি হোৱা আপত্তিকৰ পৰিস্থিতিৰ বাতৰি দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। দা আছাম ট্ৰিবিউন আৰু দা চেণ্টিনেল কাকতে ক্ৰমে অপজিট ৰিলিজেছ নিউজ পেপাৰ লীগ এট অল পেটনিক শিৰোনামেৰে আৰু নিউ ডেভেলপমেণ্ট বেংক এপ্ৰুভছ USD 333 মিলিয়ন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যসভাত নিয়মীয়া সমালোচনা কৰিব নোৱাৰিব সাংসদসকলে এই বাতৰিটো অসমীয়া খবৰ কাকতৰ লগতে অন্য কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আলুৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ বাতৰিত কাকতসমূহৰ ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। গুৰু পূৰ্ণিমাৰ দিনা কেদাৰনাথত পাহাৰ খহি 5জন ভক্ত নিহত হোৱাৰ লগতে অসমৰ বহু লোক আবদ্ধ হৈ থকা বাতৰিটো আমাৰ অসম কাকতে আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ বাতৰিটোৰ সৈতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ কদৰ্য অৱস্থাৰ অৱসান ঘটোৱাৰ সংকল্পৰে পৌৰ নিগমৰ চাচা আপনাৰ মনাৰী ভাগাৰ শীৰ্ষক অভিলাষী অভিযান আৰম্ভ হোৱাৰ বাতৰিটো আৰু ৰাজ্য চৰকাৰে NDRFৰ পৰা বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 500 কোটি টকা বিচৰাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে বাজেট অধিৱেশনৰ পূৰ্বে বিৰোধীয়ে সৰ্বদলীয় বৈঠকত নিট আৰু বিহাৰ অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ প্ৰসংগ উত্থাপন কৰা বাতৰিটোকো প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
অসমৰ ঐতিহাসিক মৈদামসমূহ ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। সংসদীয় বাজেট অধিৱেশন আজি আৰম্ভ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সদনত 2023-24 বৰ্ষৰ অৰ্থনৈতিক জৰীপ দাখিল। ৰাজ্য মানকান্তৰ সহায়ৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰণৰ 2 কোটি টকা প্ৰদান।
আৰু পেৰিছ অলিম্পিকত ভাগ লবলগীয়া ভাৰতীয় খেলুৱৈসকললৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ আৰ্থিক সাহায্য ঘোষণা।